আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি পৰিৱেশন সংশোধিত সহায় পঞ্চমবাৰৰ বাবে অহা 20 মে'ত দেশৰ 49টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ পৰহিলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। আনহাতে ষষ্ঠ পৰ্যায়ত 25 মে' আৰু সপ্তম পৰ্যায়ত অহা 1 জুনত 57টাকৈ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ প্ৰতাপগড়, জৌনপুৰ, ভদোহী আৰু আজমগড়ত প্ৰচাৰ চলায়। কিন্তু ভাষণত তেওঁ এন ডি এ চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ কঠিন দাঙি ধৰাৰ লগতে কংগ্ৰেছ দলে সুখৰমূলক ৰাজনীতি কৰি আহিছে বুলি মন্তব্য কৰে। আজমগড়ত বিজেপিৰ সাংসদ তথা প্ৰাৰ্থী ডি এছ লাল যাদৱ নিয়োগ হোৱাৰ সমৰ্থনত আয়োজিত জনসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধী দলে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ভিত্তিহীন কথা প্ৰচাৰ কৰিছিল যদিও জনসাধাৰণে সত্য উপলব্ধি কৰিছে। দেশৰ গণতন্ত্ৰ উৎসৱ সদৰি সাধাৰণ নিৰ্বাচনৰ বাতৰিয়ে বিশ্বৰ সংবাদ পত্ৰসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি উৰিষ্যাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। তেওঁ ৰাজ্যখনৰ পদমপুৰত আয়োজিত এখন সভাত অংশ লোৱাৰ লগতে ভূৱনেশ্বৰৰ বাৰিষ্ঠানীৰ পৰা এটা ৰোডখ্বত অংশ লয়। তেওঁ বৰগড় আৰু সোণগড়ৰ জনসভাত ভাষণ দিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিহাৰত আয়োজিত এখন জনসভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণকৈ দেশবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এই মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত অৱহেলা কৰি আহিছে। ইফালে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে সমাজবাদী পাৰ্টীৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সৈতে এখন সংবাদমেলত অংশ লয়। কেজৰিৱালে কয় যে বিজেপিয়ে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলাব বিচাৰে বাবে 250তকৈ অধিক আসন লাভৰ প্ৰয়াস চলাইছে। অমৃতসৰত আপাৰ আহ্বায়ক শ্ৰী কেজৰিৱালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ সৈতে বিৰোধ সমাজত এটা ৰোডশ্বত অংশগ্ৰহণ কৰিব। ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি উৰিষ্যাত উপস্থিত হৈ এখন সংবাদমেল সম্বোধন কৰে। বিজেপিৰ মুৰববী তথা উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও আজি ভুৱনেশ্বৰত এটা ৰোডশ্বত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে উৰিষ্যাৰ বৰগড়, সুন্দৰগড়, বোলাংগীৰ, কান্ধামাল আৰু আফটা লোকসভা সমষ্টি আৰু 35টা বিধানসভা সমষ্টিৰ বাবে অহা 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। পৰহিলৈ এই আসনকেইখনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ইফালে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত জনসভাত অংশগ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি উৰিষ্যাৰ বৰগড়ত আয়োজিত নিৰ্বাচনী সভাত অংশলৈ কয় যে কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচী আৰু দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে ৰাজ্যখনক প্ৰগতিৰ শিখৰলৈ লৈ যাব। বিজেপিৰ কেইবাগৰাকীও নেতা আৰু দিল্লীৰ সাংসদ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰাক্তন ভ্ৰমণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। দিল্লীৰ বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সৰ্জেৱাল কেশৱপুৰমৰ হাতুদা ৰাম পাৰ্কত সংস্থাটোৰ লোকসকলৰ সৈতে মত বিনিময় কৰি প্ৰস্তাৰ আদি বিতৰণ কৰে। উত্তৰ পশ্চিম দিল্লীৰ বিজেপি প্ৰাৰ্থী যোগেন্দ্ৰ চান্দলিয়াই ৰোহিণী ছেক্টৰ 16ৰ এখন উদ্যানত লোকসকলৰ সৈতে মত বিনিময় কৰে। আনহাতে নতুন দিল্লীৰ বিজেপি প্ৰাৰ্থী বাঞ্চৰী স্বৰাজে কৰৰ বাবে প্ৰাক্তন ভ্ৰমণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ প্ৰথম 4টা পৰ্যায়ত কাইলৈ অসমৰ লোকে ভোটালিকা সাব্যস্ত কৰিছে বুলি আজি এক বিবৃতিযোগে প্ৰকাশ কৰিছে। আয়োগৰ বিবৃতি অনুসৰি প্ৰথম 4টা পৰ্যায়ত ভোটদানৰ হাৰ হৈছে 63.95%। ভোটদানৰ হাৰ বৃদ্ধি হোৱাটোৱে বিশ্ববাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে বুলি আয়োগে প্ৰকাশ কৰে। ইয়াৰ লগতে বাকী থকা 3টা পৰ্যায়তো ভোটাৰসকলক বৃহৎ হাৰত ভোটদান কৰিবলৈ আয়োগে আহান জনাইছে। বাকী থকা 3টা পৰ্যায়ত ভোটৰ হাৰ বৃদ্ধি কৰিবলৈ আয়োগে ভোটাৰসকলক সুবিধা প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। আনহাতে ভোটাৰসকলক সজাগ কৰিবলৈ আয়োগে জনপ্ৰিয় শিল্পীৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত সংস্থাৰো সহায় লৈছে। আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস। ডেংগু সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা আৰু সতৰ্কতা বৃদ্ধি কৰাৰ লগতে প্ৰতি বছৰে আজিৰ দিনটোত বিভিন্ন সজাগতা সভা, বাটৰনাট আদি অনুষ্ঠিত কৰা হয়। এই বছৰৰ ডেংগু দিৱসৰ বিষয়বস্তু সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন, ডেংগু নিয়ন্ত্ৰণ। দেশৰ আনন্দৰ লগতে ৰাজ্যটোৰ ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। চিৰাং জিলাৰ ৰাষ্ট্ৰীয় সেৱা সমিতিৰ উদ্যোগত কাটল গাঁৱত এই দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তিসকলে ডেংগু ৰোগৰ কাৰণ, এই ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। সজাগতা সভাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ডেংগু দিৱস সন্দৰ্ভত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিভিন্ন মন্ত্ৰী সমান্তৰণকৈ বাক্সা জিলাৰ চাউলাহাইটো আজি এই দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সমদল উলিওৱা হয়। ছাত্ৰ ছাত্ৰীসকলে হাতে কাহাতে বিভিন্ন প্লে কাৰ্ড লৈ ৰাইজক সজাগ কৰা পৰিলক্ষিত হয়। জিলাখনৰ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক ডেংগু ৰোগ সন্দৰ্ভত অৱগত কৰে। মৰিগাঁও জিলাতো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আকৰ্ষিত ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়া বাতৰি মাজতে আহিব। নমস্কাৰ।